Jackson Ina Otahuani. কেন্দ্ৰীয় জলন্ধৰ পাছৰ সংৰক্ষিত বিধানসভা সমষ্টিত অনুষ্ঠিত উপ নিৰ্বাচনত আজি আম আদমী পাৰ্টীয়ে জয়লাভ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ধৰ্মীয় সমাজৰ কাৰ্যসূচী ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনাৰ বাবে নতুন দিল্লীত এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হৈছে। অসমৰ বান পৰিস্থিতিত ক্ৰমাৎ উন্নত হৈছে যদিও ব্ৰহ্মপুত্ৰ বৰাককে ধৰি ইয়াৰ প্ৰধান প্ৰধান নদী হ'ব এতিয়া বিপদ সীমাৰ ওপৰেৰে বৈ আছে। ইউৰোকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল কাইলৈ স্পেইন আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ'ব। আনহাতে কোপা আমেৰিকা ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আৰ্জেণ্টিনাই কলম্বিয়াৰ বিৰুদ্ধে খেলিব আৰু ভাৰত আৰু জিম্বাবৱেৰ মাজত পাঁচখন টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি হৰিয়ানাত অনুষ্ঠিত হ'ব। পঞ্জাৱৰ জলন্ধৰ পশ্চিম সংৰক্ষিত বিধানসভা সমষ্টিত অনুষ্ঠিত উপ নিৰ্বাচনত আজি আম আদমী পাৰ্টীয়ে জয়লাভ কৰে। দলটোৰ প্ৰাৰ্থী মহেন্দ্ৰ ভগত 7,325 ভোটৰ ব্যৱধানত জয়ী হয়। এই উপ নিৰ্বাচনত বিজেপিয়ে 17,921 ভোট আৰু কংগ্ৰেছে 16,757 ভোট লাভ কৰে। হিমাচল প্ৰদেশৰ উপ নিৰ্বাচন হৈ যোৱা তিনিটা বিধানসভা সমষ্টিত ক্ৰমে ডেৰা হামিৰপুৰ আৰু নানাকৰত ভোট গণনা চলি আছে। শেহতীয়া তথ্য অনুসৰি ডেৰা আৰু নানাকৰত কংগ্ৰেছ প্ৰাৰ্থী আগবাঢ়ি থকাৰ বিপৰীতে হামিৰপুৰত বিজেপি প্ৰাৰ্থীগৰাকীয়ে আগবাঢ়ি আছে। ডেৰা সমষ্টিত মুখ্যমন্ত্ৰী সুকন্যা সিং চুখৰ পত্নী কমলেশ ঠাকুৰ বিজেপি প্ৰাৰ্থী হস্যৰ সিঙতকৈ 7,008 অধিক ভোটত আগবাঢ়ি আছে। নানাকৰত কংগ্ৰেছৰ হৰদীপ সিং বাৰা 4,137 ভোটত বিজেপি প্ৰাৰ্থী কে এল ঠাকুৰতকৈ আগবাঢ়ি আছে। বিজেপি প্ৰাৰ্থী আশিষ শৰ্মা হাবিবুৰ সমষ্টিত 1,545 ভোটত আগবাঢ়ি আছে। তিনিটা সমষ্টিতে 10 জুলাইত ভোটগ্ৰহণ কৰা হৈছিল। বিহাৰৰ পূৰ্ণত কটকটীয়া নিৰাপত্তাৰ মাজত ৰূপাৰী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোট গণনা চলি আছে। সপ্তম পৰ্যায়ৰ গণনাৰ পাছত নিৰ্দলীয় প্ৰাৰ্থী শংকৰ সিং নিকটতম প্ৰতিদ্বন্দ্বী জে ডি ইউৰ কলম্বিয়া প্ৰসাদ মণ্ডলতকৈ 1,000 অধিক ভোটত আগবাঢ়ি আছে। সপ্তম পৰ্যায়ৰ পাছত শংকৰ সিঙে 37,137 ভোট লাভ কৰাৰ বিপৰীতে মণ্ডলে 37,101 ভোট লাভ কৰিছে। আৰ জে ডিৰ প্ৰাৰ্থী তথা প্ৰাক্তন মন্ত্ৰী বীমা ভাৰতী তৃতীয় স্থানত আছে। সমষ্টিটোত মুঠ 12টা পৰ্যায়ত ভোট গণনা হ'ব। তদানীন্তন বিধায়ক বীমা ভাৰতীয়ে জে ডি ইউৰ এৰি আৰ জে ডিত যোগদান কৰিছিল আৰু লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিততে সমষ্টিটোত উপ নিৰ্বাচন অনুষ্ঠিত হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভাইবন ভিলেজৰ কাৰ্যসূচী ৰূপায়ণ সম্পৰ্কে পৰ্যালোচনা কৰিবলৈ নতুন দিল্লীত এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হৈছে। কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লা আৰু মন্ত্ৰালয়ৰ আন বিষয়াসকলে এই বৈঠকত অংশগ্ৰহণ কৰিছে। এই কাৰ্যসূচী হৈছে অৰুণাচল প্ৰদেশ, হিমাচল প্ৰদেশ, ছিকিম, উত্তৰাখণ্ড আৰু লাডাখৰ 19খন জিলাৰ 47টা খণ্ডত নিৰ্বাচিত গাঁওসমূহৰ বিকাশৰ বাবে কেন্দ্ৰৰ তৰফৰ পৰা গ্ৰহণ কৰা আঁচনি। এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা আৰু প্ৰব্ৰজন ৰোধ কৰা। এই কাৰ্যসূচীত কৃষি, উদ্যান শস্য, পৰ্যটন আৰু সাংস্কৃতিক ঐতিহ্য, দক্ষতা বিকাশ আৰু উদ্যোগৰ প্ৰচাৰ আৰু জীৱিকাৰ সুযোগ সৃষ্টিৰ ক্ষেত্ৰত পৰিকল্পনা কৰা হৈছে। ৰাজ্যৰ বান পৰিস্থিতি ক্ৰমাৎ উন্নত হৈছে যদিও ব্ৰহ্মপুত্ৰ বৰাককে ধৰি ইয়াৰ প্ৰধান প্ৰধান নদীসমূহ এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে। নিমিতিঘাট, তেজপুৰ আৰু ধুবুৰীত ব্ৰহ্মপুত্ৰ বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ বিপৰীতে খোৱাঙত বহিদিহিঙে বিপদসীমাৰ ওপৰেৰে বৈ আছে। ৰাজ্যৰ 24খন জিলাৰ প্ৰায় 14,00,000 লোক এতিয়াও বানৰ কবলত আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জনোৱা তথ্য অনুসৰি এতিয়াও 75টা ৰাজহ চক্ৰৰ 2,406খন গাঁৱৰ বিস্তীৰ্ণ অঞ্চল বানত বৈ গৈ আছে। এই বানত 45,000 হেক্টৰতকৈ অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বৰ্তমানলৈকে শেহতীয়া বানত 90 জন লোকে প্ৰাণ হেৰুওৱাৰ তথ্য পোৱা গৈছে। ৰাজ্য চৰকাৰে স্থাপন কৰা 299টা আশ্ৰয় শিবিৰত 41,000তকৈ অধিক লোকে আশ্ৰয় লৈ আছে। এন ডি আৰ এফ, এছ ডি আৰ এফ, অগ্নি নিৰ্বাপক বাহিনী, আৰক্ষী আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ স্বেচ্ছাসেৱকসকলে বান ক্ষতিগ্ৰস্ত অঞ্চলত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। মানকাছাৰৰ বান পৰিস্থিতি ক্ৰমাৎ উন্নত হৈছে। আনহাতে জিলাখনৰ ব্ৰহ্মপুত্ৰ নদী এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে। বিগত দুসপ্তাহ ধৰি মানকাছাৰৰ নেপাৰীপানৰ শতাধিক পৰিয়ালে ৰাস্তাতে আশ্ৰয় লৈ আছে। জিলাখনৰ অৰ্ধ শতাধিক গাঁও এতিয়াও বানৰ কবলত আছে। জিলা প্ৰশাসনৰ তৰফৰ পৰা তিনিদিনৰ বাবে বানাক্ৰান্তসকলক বান সাহায্য আৰু পশু খাদ্য যোগান ধৰা হৈছে। ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বানত ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপন অথবা ক্ষতিপূৰণ প্ৰদানৰ কাম শীঘ্ৰে আৰম্ভ কৰা হ'ব বুলি ঘোষণা কৰিছে। তেওঁ জনোৱা মতে বান পৰিস্থিতি ক্ৰমাৎ উন্নত হৈ আহিছে আৰু পানী শুকোৱাৰ পিছত সৰ্বসাধাৰণৰ বাবে গ্ৰহণ কৰিবলগীয়া সকলো ব্যৱস্থা জিলা প্ৰশাসনে তৎকালে আৰম্ভ কৰিব। বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰালয়ে অহা মঙলবাৰে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ৰাজ্যিক সামুদ্ৰিক আৰু জলপথ পৰিবহণ সমিতিৰ সৈতে বৈঠকত মিলিত হ'ব। বৈঠকত ৰাজ্যসমূহৰ নিৰ্দিষ্ট সামুদ্ৰিক আৰু জলপথ পৰিবহণৰ পৰিকল্পনা প্ৰস্তুত কৰা, সামুদ্ৰিক খণ্ডৰ নীতি যুগুত কৰা, জলপৰ্যটন আৰু নগৰীয় জল পৰিবহণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। মন্ত্ৰালয়ে কৈছে যে বৈঠকৰ উদ্দেশ্য হৈছে সমগ্ৰ দেশতে সামুদ্ৰিক আৰু জলপথ পৰিবহণৰ বিকাশ সুনিশ্চিত কৰা। আনহাতে প্ৰতিখন ৰাজ্যতে বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰালয়ে জলপথ পৰিবহণ খণ্ডৰ ব্যৱস্থাপনা আৰু একত্ৰীকৰণৰ বাবে ৰাজ্যিক সামুদ্ৰিক আৰু জলপথ পৰিবহণ সমিতি গঠন কৰিছে। শ্বহীদ কেপ্তেইন অংশুমান সিঙৰ পত্নীক অপমানজনক মন্তব্য কৰাৰ অভিযোগত দিল্লী আৰক্ষীয়ে ৰাষ্ট্ৰীয় মহিলা আয়োগক এজাহাৰ দাখিল কৰিছে। মহিলা আয়োগে সামাজিক মাধ্যমত তেওঁৰ বিৰুদ্ধে কৰা মন্তব্যত গুৰুত্ব আৰোপ কৰিছে। দিল্লী আৰক্ষীৰ বিশেষ কোষৰ দ্বাৰা গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত চলি আছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ঠিকাভিত্তিক সম্পাদনা সহায়ক আৰু বাতৰি পৰিৱেশক তথা অনুবাদক পদত নিযুক্তিৰ বাবে কাইলৈ কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। মুঠ 100 নম্বৰৰ এই পৰীক্ষা দিনৰ 11 বজাৰ পৰা 1 বজালৈকে অনুষ্ঠিত হ'ব। পৰীক্ষাৰ্থীসকলক দিনৰ 10 বজাত যাৱতীয় তথ্য পাতিৰ লগতে ফটো পৰিচয় পত্ৰসহ পৰীক্ষাস্থলীত উপস্থিত হ'বলৈ কোৱা হৈছে। এৰোকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন কাইলৈ নিশা 12:30 বজাত বাৰ্লিনত স্পেইন আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ'ব। খেলখনত স্পেইন অভিলেখ সংখ্যক চতুৰ্থবাৰৰ বাবে খিতাপ লাভৰ লক্ষ্যৰে অৱতীৰ্ণ হোৱাৰ বিপৰীতে ইংলেণ্ডে একেৰাহে দ্বিতীয়বাৰৰ বাবে এৰোকাপৰ ফাইনেল খেলিব। ছেমি ফাইনেলত স্পেইনে 2-1 গ'লত ফ্ৰান্সক আৰু একে ব্যৱধানত ইংলেণ্ডে নেডাৰলেণ্ডছক পৰাজিত কৰিছিল। আন এখন মহাদেশীয় ফুটবল প্ৰতিযোগিতা কোপা আমেৰিকা কাইলৈ ভাৰতীয় সময় অনুসৰি পুৱা 5:30 বজাত মিয়ামিত হ'বলগীয়া ফাইনেল খেলত আৰ্জেণ্টিনা কলম্বিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ছেমি ফাইনেলত কলম্বিয়াৰ উৰুগুৱেক আৰু আৰ্জেণ্টিনাই কানাডাক পৰাজিত কৰিছিল। আৰ্জেণ্টিনাই তৃতীয়বাৰৰ বাবে খিতাপ জয়ৰ চেষ্টা চলাব। আনহাতে কলম্বিয়াই দ্বিতীয়বাৰৰ বাবে কোপা আমেৰিকা ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী হোৱাৰ লক্ষ্যৰে খেলত অৱতীৰ্ণ হ'ব। কোপা আমেৰিকা ফুটবল প্ৰতিযোগিতাৰ ইতিহাসত আৰ্জেণ্টিনা আৰু উৰুগুৱে হৈছে আটাইতকৈ সফল দল। দুয়োটা দলে 15 বাৰকৈ এই প্ৰতিযোগিতাত বিজয়ী হৈছে। ভাৰত আৰু জিম্বাবৱেৰ মাজৰ 5খনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি হাৰাৰেত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 4:30 বজাত আৰম্ভ হ'ব। ছেভেন দিন ৰাতিত্বাধীন ভাৰতীয় দলটো বৰ্তমান শৃংখলাত 2-1 ফলাফলেৰে আগবাঢ়ি আছে। শৃংখলাৰ প্ৰথমখন খেলত ভাৰত জিম্বাবৱেৰ হাতত 13 ৰাণৰ পৰাজয়ৰ সন্মুখীন হোৱাৰ বিপৰীতে পৰৱৰ্তী দুয়োখন খেলত জয়লাভ কৰি শৃংখলাত অগ্ৰগতি লাভ কৰিবলৈ সমৰ্থ হৈছে। তৃতীয়খন খেলত ভাৰতে ঘৰুৱা দল জিম্বাবৱেক 1 ৰাণত পৰাস্ত কৰাৰ বিপৰীতে তৃতীয়খন খেলত 23 ৰাণত বিজয় লাভ কৰিছে। শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল কাইলৈ একেখন ষ্টেডিয়ামতে অনুষ্ঠিত হ'ব। উইম্বলডন টেনিছ প্ৰতিযোগিতাত আজি সপ্তম বাছনিৰ জেচমিন পাউলিনিয়ে মহিলাৰ ছিংগলছৰ ফাইনেলত 31 সংখ্যক বাছনিৰ বাৰ্বাৰা ক্ৰেজকভাৰ বিৰুদ্ধে খেলিব। খেলখন লণ্ডনত ভাৰতীয় সময় অনুসৰি সন্ধিয়া 6:30 বজাত অনুষ্ঠিত হ'ব। চেক ৰিপাব্লিকৰ ক্ৰেজকভাই কাজাখাস্তানৰ এলেনা ৰাইবাকিনাক ছেমি ফাইনেলত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আনহাতে ইটালীৰ পাউলিনিয়ে ক্ৰৱেছিয়াৰ ডোনা ভেনচিকভক ছেমি ফাইনেলত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিকেইটা আকাৰবাৰ পঢ়ি দিছো। পঞ্জাৱৰ জলন্ধৰ পশ্চিম সংৰক্ষিত বিধানসভা সমষ্টিত অনুষ্ঠিত উপ নিৰ্বাচনত আজি আম আদমী পাৰ্টীয়ে জয়লাভ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভাইব্ৰেণ্ট ভিলেজৰ কাৰ্যসূচী ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনাৰ বাবে নতুন দিল্লীত এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হৈছে। অসমত বান পৰিস্থিতি ক্ৰমাৎ উন্নত হৈছে যদিও ব্ৰহ্মপুত্ৰ বৰাককে ধৰি প্ৰধান প্ৰধান নদীসমূহ এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে। এৰোকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল কাইলৈ স্পেইন আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ'ব। আনহাতে কোপা আমেৰিকা ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আৰ্জেণ্টিনাই কলম্বিয়াৰ বিৰুদ্ধে খেলিব আৰু ভাৰত আৰু জিম্বাবৱেৰ মাজৰ 5খন টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি হাৰাৰেত অনুষ্ঠিত হ'ব। এতিয়াৰ বাবে ইমানেই, তেন্তে নমস্কাৰ।